আজি ৰোমৰ ছেইণ্ট মেৰী মেজৰ বেচিলিকাত সম্পন্ন কৰা হ'ব। ভেটিকান চিটিৰ ছেইণ্ট পিটাৰ্ছ স্কুৱেৰৰ পৰা ভাৰতীয় সময় অনুসৰি আজি দিনৰ ডেৰ বজাত শেষকৃত্য কাৰ্যসূচী আৰম্ভ হৈছে। এই শেষকৃত্য কাৰ্যসূচীত বিশ্বৰ ভালেকেইগৰাকী ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰতিনিধিৰ লগতে সাধাৰণ জনতাই অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাৰত চৰকাৰ আৰু দেশৰ জনসাধাৰণৰ হৈ তেওঁৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিব। শেষকৃত্য কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া বিশ্বৰ নেতাসকলৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ', ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা ডা ছিলভা আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেই অন্যতম। যোৱা 21 এপ্ৰিলত মৃত্যু হোৱা পোপ ফ্ৰান্সিছৰ শেষকৃত্য কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু দুদিনীয়া ভ্ৰমণসূচীৰে কালি ভেটিকান চিটিত উপস্থিত হয়। শ্ৰীমতী মুৰ্মুৰ সৈতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু, সংখ্যালঘু পৰিক্ৰমা ৰাজ্যমন্ত্ৰী জৰ্জ কুৰিয়ান আৰু গোৱা বিধানসভাৰ উপাধ্যক্ষ জোচুৱা ডি চুজাও ভেটিকান চিটিলৈ গৈছে। পোপ ফ্ৰান্সিছৰ প্ৰতি সন্মান জনাই ভাৰতে 22 এপ্ৰিলৰ পৰা আজিলৈকে তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমাধিস্থ কৰিবলগীয়া পোপ ফ্ৰান্সিছৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে সমাজৰ প্ৰতি আগবঢ়াই যোৱা সেৱাৰ বাবে পোপ ফ্ৰান্সিছক সমগ্ৰ বিশ্বই মনত ৰাখিব। ভাৰতবাসীৰ হৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে পোপ ফ্ৰান্সিছক ভেটিকান চিটিত শ্ৰদ্ধাঞ্জলি জনাব বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। জম্মু কাশ্মীৰত যোৱা নিশা নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানে কেইবাঠাইতো যুদ্ধবিৰতি উলংঘা কৰে। কাশ্মীৰ অঞ্চলত নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী বাহিনীয়ে গুলীবৰ্ষণ কৰে আৰু ভাৰতৰ সেনাই গুলীৰে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে। জানিব পৰা মতে এই গুলীয়াগুলীৰ ঘটনাত ভাৰতৰ ফালৰ কোনো হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। সেনাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি নিয়ন্ত্ৰণ ৰেখাত শান্তি ভংগ কৰাৰ উদ্দেশ্যেই পাকিস্তানে অপ্ৰৰোচিতভাৱে গুলীবৰ্ষণ কৰে। সমগ্ৰ পৰিস্থিতিত ভাৰতীয় বাহিনীয়ে সূক্ষ্ম দৃষ্টি ৰাখি আছে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত সেনাবাহিনী আৰু অন্যান্য সুৰক্ষা সংস্থাসমূহে সামগ্ৰিক পৰিস্থিতিত চকু ৰাখিছে। সন্ত্ৰাসবাদীৰ সৈতে সম্বন্ধ থকা বিষয়ৰ অনুসন্ধান, পৰ্যটকসকলৰ চিনাক্তকৰণ আৰু সংখ্যা গণনা আদি বিষয়ত বিশেষ গুৰুত্ব দিয়া হৈছে। ইয়াৰ সমান্তৰালকৈ সমগ্ৰ কাশ্মীৰত বিশেষ তালাচী অভিযান চলোৱা হৈছে। বিশেষকৈ দক্ষিণ কাশ্মীৰৰ জিলাসমূহত এই অভিযানত গুৰুত্ব দিয়া হৈছে। ইয়াৰ জৰিয়তে পেহেলগাম ঘটনাৰ প্ৰকৃত পৰিকল্পনাকাৰীক ধৰা পেলোৱা আৰু কিদৰে আক্ৰমণটো সংঘটিত কৰা হৈছিল সেই বিষয়ে সকলো তথ্য বিচাৰি উলিয়াবলৈ চেষ্টা কৰা হৈছে। পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত 22 এপ্ৰিলৰ পৰাই ৰাষ্ট্ৰীয় তদন্ত সংস্থা NIAৰ এটা বিশেষ দলে ঘটনাৰ অনুসন্ধান কৰি আছে। যেতিয়া যুৱ প্ৰজন্মই ৰাষ্ট্ৰ নিৰ্মাণত ভাগ লয় তেতিয়া ৰাষ্ট্ৰৰ বিকাশ খৰতকীয়া হয় আৰু সমগ্ৰ বিশ্বতে ই প্ৰভাৱ বিস্তাৰ কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। তেওঁ কয় যে দেশৰ যুৱ প্ৰজন্মই তেওঁলোকৰ কষ্ট আৰু উদ্ভাৱনৰ জৰিয়তে বিশ্বক ভাৰতৰ সম্ভাৱনাৰ উমান দিছে। ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে চৰকাৰৰ বিভিন্ন বিভাগত নতুনকৈ নিযুক্তি পোৱা 51,000তকৈ অধিক নিযুক্তি বিতৰণ কৰাৰ পাছত নিয়োগ মেলাত প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে নিযুক্তি পত্ৰ লাভ কৰা যুৱক যুৱতীসকলৰ ৰাষ্ট্ৰৰ অৰ্থনীতি, আভ্যন্তৰীণ সুৰক্ষা, আধুনিক আন্তঃগাঁথনি বিকশাই তোলা আৰু শ্ৰমিকসকলৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত গধুৰ দায়িত্ব আছে। তেওঁ লগতে উল্লেখ কৰে যে তেওঁলোকে নিজৰ কৰ্ম যিমান সততাৰে কৰিব বিকশিত ভাৰতৰ যাত্ৰাক দেশক সিমানে আগবঢ়াই নিব। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
ককা, আকৌ ঢেৰেকনি মাৰিছে, বৰ্ডৰ চিলা আহিব যেন পাওঁ, মোৰ ভয় লাগিছে।
আইটো, এই বহাগ মাহততো বৰ্ডৰ চিলা মাকৰ ঘৰলৈ আহিবই।
ভয় কৰিবলগীয়া একো নাই, আমি কেৱল কেইটামান কথা মানি চলিলেই হ'ল।
এই বজ্ৰপাত তথা ধুমুহাৰ সময়ত আমি পৰাপক্ষত ঘৰৰ ভিতৰতেই থাকিব লাগে আৰু বাহিৰত থকা অৱস্থাত নিৰাপদ ঠাইত আশ্ৰয় ল'ব লাগে। টিভি, কম্পিউটাৰ, ফ্ৰিজ বা যিকোনো ধৰণৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। চালিঘৰ বা অকলশৰীয়া গছ আদিৰ তলত কেতিয়াও থাকিব নালাগে। আকৌ চলন্ত গাড়ীত থাকিলে এই বৈদ্যুতিক তাঁৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ী ৰখাই আশ্ৰয় ল'ব লাগে। আৰু এই সময়ত মাছ মাৰিবলৈ তথা নাও ফেৰীত উঠিবলৈও যাব নালাগে।
বুজিছো ককা, সাবধান হৈ থাকিলে সুৰক্ষিত হৈ থাকিব পাৰিম।
জৰুৰীকালীন সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1070 1079 আৰু 112 নম্বৰত তথা জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1077 নম্বৰত যোগাযোগ কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 121 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ সকলো নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIৰ মোবাইল এপতো শুনিবলৈ পোৱা যাব। আকাশবাণী, ডি ডি নিউজ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলতো এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটী এই অনুষ্ঠানৰ ঠিক পাছতে ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা মহম্মদ আছিফে স্বীকাৰ কৰিছে যে দেশখনে তিনি দশক ধৰি সন্ত্ৰাসবাদক সমৰ্থন কৰি আহিছে। ব্ৰিটেইনৰ এটা বাতৰি চেনেলত দিয়া সাক্ষাৎকাৰত মন্ত্ৰী আছিফে দাবী কৰে যে পশ্চিমৰ কেইখনমান দেশৰ প্ৰৰোচনাত পাকিস্তানে অশোভনীয় কামত প্ৰবৃত্ত হৈ আহিছে। ইছলামাবাদে সন্ত্ৰাসবাদীক পুঁজি যোগান আৰু সমৰ্থন দি অহাৰ সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত তেওঁ এই স্বীকাৰোক্তি দিয়ে। এই কাৰ্যক ঐতিহাসিক ভুল বুলি উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে এই ভুলৰ বাবে পাকিস্তানে চৰম মূল্য ভৰিবলগীয়া হৈছে। তেওঁ কয় যে ছোভিয়েট আফগান যুদ্ধ আৰু 9/11 আক্ৰমণৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত তালিবানৰ বিৰুদ্ধে যুদ্ধত পাকিস্তানে অংশগ্ৰহণ কৰা নাছিল। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDAই 1000 ছেকেণ্ডতকৈও অধিক সময় ধৰি এক্টিভ কুল্ট স্ক্ৰেমজেট ছাবস্কেল কমবাষ্টাৰ গ্ৰাউণ্ড পৰীক্ষণ সম্পন্ন কৰি স্ক্ৰেমজেট ইঞ্জিন বিকাশৰ দিশত গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে। DRDAৰ হায়দৰাবাদৰ গৱেষণাগাৰত নতুনকৈ নিৰ্মাণ কৰা স্ক্ৰেমজেট সংযোগ পৰীক্ষণ কেন্দ্ৰত কালি ইয়াৰ গ্ৰাউণ্ড পৰীক্ষণ কৰা হয়। ইয়াৰ পূৰ্বে জানুৱাৰীত 120 ছেকেণ্ডৰ বাবে পৰীক্ষণ কৰা হৈছিল। স্ক্ৰেমজেট ইঞ্জিনৰ সফল পৰীক্ষণৰ লগে লগে সম্পূৰ্ণভাৱে উৰণযোগ্য কমবাষ্টাৰ পৰীক্ষণৰ বাবে শীঘ্ৰে এই ব্যৱস্থা সাজু হৈ উঠিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই উল্লেখনীয় সাফল্যৰ বাবে DRDAৰ ঔদ্যোগিক অংশীদাৰ তথা বিজ্ঞানীসকলক অভিনন্দন জনাইছে। IPL T20 ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছে পাঞ্জাব কিংছৰ বিৰুদ্ধে খেলিব। খেলখন কলকাতাৰ ইডেন গাৰ্ডেনছত সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। পাঞ্জাব কিংছ নিজৰ 8খন খেলৰ 5খনত জয়লাভ কৰি বৰ্তমান পইণ্ট তালিকাৰ 5ম স্থানত আছে। কলকাতা নাইট ৰাইডাৰ্ছ 8খন খেলৰ 3খনত জয়লাভ কৰি 7ম স্থানত আছে। চেন্নাইৰ MA চিদম্বৰম ষ্টেডিয়ামত কালি অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে 5 উইকেটত চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদে 8 উইকেট হাতত থকা অৱস্থাতে 155 ৰাণৰ নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। এই জয়ৰ জৰিয়তে দলটো পইণ্ট তালিকাৰ 8ম স্থানলৈ উন্নত হয়। আনহাতে চেন্নাই ছুপাৰ কিংছ এতিয়ালৈকে খেলা 9খন খেলৰ মাত্ৰ 2খনতকৈ জয়লাভ কৰি পইণ্ট তালিকাৰ একেবাৰে শেষত আছে। টিউনিছিয়াৰ টিউনিছত চলি থকা বিশ্ব টেবুল টেনিছ কণ্টেণ্ডাৰ প্ৰতিযোগিতাত আজি ভাৰতৰ দিয়া চিতালাই 3খন কোৱাৰ্টাৰ ফাইনেল খেলিব। মহিলাৰ ছিংগলছত কালি প্ৰি কোৱাৰ্টাৰ ফাইনেলত মনিকা বাট্টাক পৰাস্ত কৰি দিয়াই চূড়ান্ত 8ত প্ৰৱেশ কৰে। কোৱাৰ্টাৰ ফাইনেলত তেওঁ জাৰ্মানীৰ ছেবিন উইণ্টাৰৰ বিৰুদ্ধে খেলিব। মহিলাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত আজি বিয়লি দিয়া চিতালে আৰু যশস্বিনী ঘোৰপাৰে যুটীয়ে চীনৰ হু ইং আৰু ডিং ইজিৰ যুটীটোৰ বিৰুদ্ধে খেলিব। মিক্স ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলতো মনোজ শ্বাহৰ সৈতে যুটি বান্ধি দিয়াই টিউনিছিয়াৰ ৱাছিম ইছিট আৰু ইজিপ্তৰ হানা গৰা যুটীৰ বিৰুদ্ধে খেলিব। প্ৰতিযোগিতাত পুৰুষৰ ডাবলছত দ্বিতীয় বাছনি ভাৰতৰ মনোজ শ্বাহ আৰু মানৱ থাক্কৰে টিউনিছিয়াৰ ৱাছিম ইছিট আৰু নেডাৰলেণ্ডছৰ ৰেমি কাম্পেট উইল যুটীৰ বিৰুদ্ধে আজি কোৱাৰ্টাৰ ফাইনেলত খেলিব। পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি ভাৰতৰ অৱতাৰ হৰমিত দেশাই জাপানৰ হিৰোটো শ্বিনজুকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। বিশ্ব ৰোমান কেথলিক চাৰ্চৰ মুৰব্বী পোপ ফ্ৰান্সিছৰ শেষকৃত আজি ৰোমান ছেইণ্ট মেৰী মেজৰ বেচিলিকাত সম্পন্ন কৰা হ'ব। আৰু জম্মু কাশ্মীৰৰ যোৱা নিশা নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানে কেইবা ঠাইতো যুদ্ধবিৰতি উলংঘা কৰে। আমাৰ এতিয়াৰ বাতৰিয়ে মানে পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 3 বজাত শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহক।